এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ আইন শৃংখলা পৰিস্থিতিৰ তত্বাৱধান, ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত বাছনি লাভ কৰা 215গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান, অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা, আৰু কাইলৈ পবিত্ৰ বৰদিন, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলৰ আজি মাজনিশা সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। কিছু সময়ৰ পূৰ্বে পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপাণী শৰ্মাই হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ফৰেষ্টগেট অঞ্চল পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লামডিং সমজিলাৰ আৰক্ষীৰ সৈতে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি প্ৰকাশ কৰে।
একো নতুন ইনচিডেণ্ট নাই, পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ আছে, কোনো ৰোড ব্লকেট নাই এতিয়া আৰু ক'তো একো নাই। স্থানীয় ৰাইজক আমি এটাই ক'ম যে শান্তিপূৰ্ণভাৱে আমাৰ যিহেতু সকলো জাতি জনগোষ্ঠী আছে, তেওঁলোকে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি দিয়ে 70-75 বছৰ ধৰি আছে, গতিকে সেইখিনি আমি সকলোকে সহযোগিতা কামনা কৰিছোঁ। তেওঁলোকৰ কাৰণে কম্পেনচেশ্যন ব্যৱস্থা আমাৰ
খেৰনীৰ হিংসাত্মক ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি সদ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰা বুলি ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই প্ৰকাশ কৰিছে। সভাপতিগৰাকীয়ে কয় যে পশ্চিম কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই আনিবলৈ তাত থকা কাৰ্বি জনগোষ্ঠীকে ধৰি বাস কৰা খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই জৰুৰী পত্ৰযোগে দাবী জনায়। একেদৰে নিখিল বড়ো ছাত্ৰ সন্থাই কাৰ্বি আংলঙৰ আইন শৃংখলা পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে বুলি উল্লেখ কৰাৰ লগতে কাৰ্বিৰ এটা সদস্য গোটে উচ্ছেদৰ দাবীত কৰা আমৰণ অনশন সন্দৰ্ভত বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা বাবে চৰকাৰে কোনো ব্যৱস্থা ল'ব পৰা নাই বুলি প্ৰকাশ কৰে।
হিংসাৰ জৰিয়তে সমস্যাৰ সমাধান নহয়। খেৰনীত কাৰ্বি ৰাইজে যিটো দাবী কৰিছে, একাংশ কাৰ্বি ৰাইজে, যে ভিজিয়াৰ পিজিয়াৰত থকা মানুহখিনিক উচ্ছেদ কৰি দিয়ে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে, কোৰ্টক বাদ দিটো কোনেও কাম কৰিব নোৱাৰে। যদি মই কিবা এটা কৰিব যাওঁ, মোৰ ওপৰতে কণ্টেম্প অফ কোৰ্ট হ'ব। দ্বিতীয়তে, যিখিনি মানুহ তাত বহি আছে তেওঁলোকৰ অধিকাৰ কি, এই বিষয়েও কোৰ্টত আলোচনা হ'ব। আনকি আমি ফৰেষ্টৰ পৰা যিমানবোৰ আজিলৈকে এভিকশ্যন কৰিছোঁ, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট দুবাৰ তিনিবাৰকৈ কেছ খেলাৰ পিছতহে, কোৰ্টে হা বুলি কোৱাৰ পিছতহে আমি এভিকশ্যন কৰোঁ। বহুত সময়ত মানুহে মোক কয় ইয়াত কৰি দিয়ক, তাত কৰি দিয়ক, তেতিয়া মই কওঁ লাহে লাহে, কাৰণ আইন আৰু আদালতত উপেক্ষা কৰি কোনো চৰকাৰে কাম কৰিব নোৱাৰে। এই কথাখিনি কিয় বুজি পোৱা নাই, বুজাৰ চেষ্টা হোৱা নাই, সেই বিষয়ে মই অপাৰক ক'বৰ কাৰণে, কিন্তু নিশ্চিতভাৱে যেতিয়া মই তেওঁলোকৰ লগত মুখামুখিকৈ কথা পাতিম, তেওঁলোকৰ মাজত যদি কিবা ভুল ধাৰণা আছে সেই বিষয়ে মই বুজি পাওঁ। কিন্তু এতিয়ালৈকে সাধাৰণতে কোৰ্টৰ অৰ্ডাৰ থাকিলে বাকী মানুহবিলাকে জবৰদস্তি নকৰে। এই যোৱা দুদিনত হোৱা ঘটনাটো আমি চাব লাগিব, কিন্তু এতিয়া পৰিস্থিতি শান্তি হওক, তাৰ পিছত বিষয়টো সম্পৰ্কে আমি পৰীক্ষা।
উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি খেৰনী ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। 26 ডিচেম্বৰত প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত বাছনি লাভ কৰা 215গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি প্ৰদান কৰে। চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ কাৰিকৰী পদত 88গৰাকী আৰু অকাৰিকৰী পদত 28গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰিকৰী পদত 55গৰাকী আৰু স্বাস্থ্যসেৱা পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ কাৰিকৰী পদত 43গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিয়া হয়। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অশোক সিংহাল, প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালাও উপস্থিত থাকে। ইপিনে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনৰ তৃতীয় বৰ্গৰ বাছনিপ্ৰাপ্ত প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ অহা 10 জানুৱাৰীত বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। কিছু সময় পাছতে গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ ল'ব। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকিব। গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ড০ হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত হ'বলগীয়া অনুষ্ঠানটো বিশিষ্ট লেখক সুমন্ত চলিহাই সঞ্চালনা কৰিছে। গ্ৰন্থমেলাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ শৰ্মাই যুৱ লেখক সন্মান 2025 লাভ কৰা ৰাজ্যৰ 40 বছৰ অনুৰ্ধ 818গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। ইপিনে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক গল্পকাৰ ড০ দীপক কুমাৰ বৰকাকতিলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ড০ কাকতিক ঐশ্বৰ্য শীৰ্ষক উপন্যাসৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে নগদ 5,00,000 টকা, প্ৰশস্তিপত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। একেদৰে বান্ধৱ প্ৰকাশনলৈ 2025 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত নগদ 3,00,000 টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা আছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলে আজি মাজনিশাৰে পৰা পবিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰিব। বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ ইয়াৰ বাবে সজাই পৰাই তোলা হৈছে। আজি নিশা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ বেপ্টিষ্ট চাৰ্চ, পাণবজাৰৰ ডন বস্কো, খ্ৰীষ্টান বস্তি, সোণাইঘুলিকে ধৰি বিভিন্ন স্থানৰ গীৰ্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰ হৈ উঠিব। প্ৰভু যীশুৰ প্ৰাৰ্থনাৰ বাবে আজি সন্ধিয়াৰে পৰা গীৰ্জাসমূহত অগণন লোক সমবেত হৈছে। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসগৃহসমূহো সজাই তোলা হৈছে। ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা একমাত্ৰ গীৰ্জাঘৰতো বৰদিনৰ আয়োজন চলিছে। তদুপৰি অসম মেঘালয় সীমান্তৰ খ্ৰীষ্টধৰ্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালনৰ বাবে সাজু হৈছে। বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ সমজিলাতো খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলে বৰদিন উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে। উৎসৱৰ বাবে খ্ৰীষ্টমাছ ট্ৰী, বেটাৰীচালিত ছাণ্টাক্লজ, ৰং বিৰঙী আলোকসজ্জাৰে বিপণীসমূহ ভৰি পৰিছে। গহপুৰ অঞ্চলৰ খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ লগতে বিপণীসমূহত অৰুণাচল প্ৰদেশৰ পৰা অহা বহু গ্ৰাহকৰ আগমন ঘটিছে। বৰদিন উপলক্ষে উত্তৰ পূবৰ অন্যান্য ৰাজ্যকেইখন, বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰায় এসপ্তাহ পূৰ্বৰে পৰা নগৰখনত বৰদিনক লৈ ব্যস্ততা পৰিলক্ষিত হৈছে। আজি সন্ধিয়াৰে পৰা বৰদিনৰ প্ৰাৰ্থনাৰ বাবে শ্বিলঙৰ গীৰ্জাঘৰলৈ বহু লোকৰ আগমন হৈছে। বৰদিনৰ আনন্দ উপভোগৰ বাবে শ্বিলঙলৈ দেশ বিদেশৰ বহু পৰ্যটকৰো আগমন ঘটিছে। কোহিমা, আইজল, টুৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বৰদিনৰ প্ৰাসন্ধ্যা আনন্দ উল্লাস সৃষ্টি হোৱাৰ বাতৰি আহিছে। বজালী জিলাৰ বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এখন ইনডোৰ ষ্টেডিয়াম উদ্বোধন কৰে। পাটাচাৰকুছি সমষ্টিৰ বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী দাসৰ আছুতীয়া বিধায়ক পুঁজিৰ 1 কোটি টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰি উলিওৱা হৈছে। উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ক্ৰীড়াপ্ৰেমীসকলৰ বাবে ষ্টেডিয়ামখন মুকলি হোৱাটো বজালীৰ বাবে ঐতিহাসিক দিন বুলি মন্তব্য কৰে। এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, মহাবিদ্যালয়খনৰ অধ্যাপক খনশ্যাম ডেকাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাৰ সকলো ৰাজহচক্ৰ কাৰ্যালয়ত আজি সুশাসন দিৱস পালন কৰা হয়। এই উপলক্ষে প্ৰতিটো কাৰ্যালয়ত চৰকাৰৰ বিভিন্ন বিভাগ সন্দৰ্ভত থকা ওজৰাপত্তি গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিভাগীয় প্ৰতিনিধি, বিষয়া আৰু দায়িত্বপ্ৰাপ্ত অন্য লোকসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে জনসাধাৰণক সজাগ কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ বিভিন্ন কাৰ্যসূচী আৰু গ্ৰাম্য জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক বিৰজা নাৰ্জাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কোকৰাঝাৰ জিলাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰীয়ে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ আইন শৃংখলা পৰিস্থিতিৰ তত্বাৱধান, ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত বাছনি লাভ কৰা 215গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান, অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা আৰু কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলৰ আজি মাজনিশা সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।